إنما يعمر مساجد الله من آمن بالله واليوم الآخر وأقام الصلاة وآتى الزكاة ولم يخش إلا الله فعسى أولئك أن يكونوا من المهتدين
একমাত্র তেওলোকে আল্লাহর মসজিদসমূহক সুচাৰুৰূপে পৰিচালনা কৰিব তথা দায়িত্বভাৰ গ্ৰহণ কৰিব যিসকলে ইমান আনিছে আল্লাহৰ প্ৰতি আৰু শেষ দিৱসৰ প্ৰতি আৰু তেওঁলোকে ছালাত কায়েম কৰে আৰু জাকাত প্ৰদান কৰে লগতে আল্লাহৰ বাহিৰে আন কাকো ভয় নকৰে এতেকে আশা কৰা যায় যে তেওঁলোকেই হ'ব সৎপথ প্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত